وقضى ربك ألا تعبدوا إلا إياه وبالوالدين إحسانا إما يبلغن عندك الكبر أحدهما أو كلاهما فلا تقل لهما أف ولا تنهرهما وقل لهما قولا كريما.
আর তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ মাতৃৰ সৈতে সৎ ব্যৱহাৰ কৰিবা। তেওঁলোকৰ কোনোবা এজন অথবা উভয়ে যদি তোমাৰ জীৱনকালত বৃদ্ধা অৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক উফ শব্দও নকৰিবা আৰু তেওঁলোকক কেতিয়াও ধমক নিদিবা। তেওঁলোকৰ লগত সন্মানসূচক নম্ৰভাৱে কথা কবা।